وَإِذْ أَخَذْنَا مِيثَاقَكُمْ وَرَفَعْنَا فَوْقَكُمُ الطُّورَ خُذُوا مَا آتَيْنَاكُمْ بِقُوَّةٍ وَاذْكُرُوا مَا فِيهِ لَعَلَّكُمْ تَتَّقُونَ
আৰু স্মৰণ কৰা যেতিয়া আমি তোমালোকৰ পৰা অংগীকাৰ লৈছিলোঁ আৰু তোমালোকৰ ওপৰত তুৰ পৰ্বত উত্তোলন কৰিছিলোঁ আৰু কৈছিলোঁ আমি যি গ্ৰন্থ দিলোঁ সেইখন দৃঢ়তাৰ সৈতে গ্ৰহণ কৰা আৰু তাত যি বিধি বিধান আৰু উপদেশ আছে সেয়া স্মৰণ ৰাখিবা যাতে তোমালোকে তাকো অৱলম্বন কৰিব পাৰা